আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, আজি শ্বহীদ দিৱসত অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি, অসমত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, ভাষাৰোজা হেমচন্দ্ৰ বৰুৱাৰ 190 সংখ্যক জয়ন্তীত ওজাগৰাকীক সোঁৱৰণ, শাসক বিৰোধীৰ অভিযোগ প্ৰতি অভিযোগত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশত সংসদৰ দুয়ো সদনৰ কাৰ্যসূচী আজিও স্থগিত, গুৱাহাটী কেন্দ্ৰৰ বাতৰি সম্পৰ্কত শ্ৰোতাৰ মতামত অভিযোগ গ্ৰহণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ আৰু গুৱাহাটীকে ধৰি দেশৰ 7খন স্থানত চাইবাৰ অপৰাধী চিনাক্তকৰণৰ বাবে যুটীয়া চাইবাৰ সমন্বয় দল গঠন। ঐতিহাসিক অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ বিভিন্ন স্থানত শ্বহীদ দিৱস পালন কৰা হয়। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজিত শ্বহীদ দিৱসত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি 159টা শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনায়। মুখ্যমন্ত্ৰীয়ে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে আত্মবলিদান দিয়া অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমৰ জাতীয় জীৱনৰ জটিল সন্ধিক্ষণত সূত্ৰপাত হোৱা অসম আন্দোলনে দীৰ্ঘকাল ধৰি ৰাজ্যৰ ইতিহাসত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই এই আন্দোলনৰ শ্বহীদসকলৰ আদৰ্শৰে সকলোকে আগুৱাই যোৱাত গুৰুত্ব আৰোপ কৰে।
যোৱা মাত্ৰ 3টা বছৰৰ ভিতৰত আমাৰ অসমৰ খিলঞ্জীয়া লোকসকলৰ ভূমি সুৰক্ষা কৰিবৰ বাবে আমাৰ দায়িত্ব পালন কৰাৰ বাবে আগবাঢ়িছো। আজি আমি কাজিৰঙাৰ সমীপত সন্দেহযুক্ত লোকক আমি আঁতৰাই পঠিয়াইছো। গৰু খুটি প্ৰকল্পৰ আৰম্ভণি কৰি সন্দেহযুক্ত লোকৰ পৰিৱৰ্তে অসমীয়া লোকৰ আত্মনিৰ্ভৰশীলতাৰ এক নতুন ইতিহাস নিৰ্মাণ কৰিছো। কন্যাকাৰ সফলতাই অসমীয়া লোকৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰমাণ দিয়ে। আজি কচুতলিত ট্ৰাইবেল বেল্ট এণ্ড ব্লক পুনৰ উদ্ধাৰ কৰি অসমৰ জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে আমি প্ৰচেষ্টা কৰিছো।
অনুষ্ঠানত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ লগতে ভালেকেইগৰাকী মন্ত্ৰী আৰু সাংসদে অংশগ্ৰহণ কৰে। অসম আন্দোলনৰ অন্যতম উদ্যোক্তা সদৌ অসম ছাত্ৰ সন্থাই আজি গোৱালপাৰা জিলাৰ বগুৱান উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শ্বহীদ দিৱস পালন কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা এই কাৰ্যসূচীৰ আৰম্ভণিতে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। তদুপৰি অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি সৰ্বধৰ্মীয় প্ৰাৰ্থনাও অনুষ্ঠিত হয়। অনুষ্ঠানত সন্ধিয়ালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ঢেকিয়াজুলিৰ ৰাজহুৱা পুথিভঁৰাল প্ৰাংগণত বৰপেটা ৰোডত গুৱাহাটী বিশ্ববিদ্যালয় আইন ছাত্ৰ সন্থাৰ সহযোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত আজি শ্বহীদ দিৱস পালন কৰা হয়। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মগাঁও বৰপেটাৰ উজান বৰবৰীত আজি অসম গণ পৰিষদ দলে আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে আৰু শ্বহীদগৰাকীৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰে। বাক্সা জিলাৰ থমনাত সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰে। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত শ্বহীদ দিৱস উপলক্ষে অসমীয়াৰ পৰিচয় সংস্কৃতি আৰু ঐতিহ্য ৰক্ষাৰ হকে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা তৰ্পণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ভাষাৰোজা হেমচন্দ্ৰ বৰুৱাৰ 190 সংখ্যক জয়ন্তী পালন কৰা হয়। জয়ন্তীৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি পাঠশালাৰ দাঁতিত প্ৰয়াত বৰুৱাদেৱৰ ব্ৰঞ্জৰ এটা পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াই এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে। ইলোৰা বিজ্ঞান মঞ্চৰ ৰাজ্যৰ বিভিন্ন স্থানত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত হেমকোষৰ স্ৰষ্টাগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই কাৰ্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষৰ লগতে ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি আৰু অন্যান্য কেইবাগৰাকীও আগশাৰীৰ লোক উপস্থিত থাকে। কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ আৰু ইলোৰা বিজ্ঞান মঞ্চৰ যুটীয়া উদ্যোগত বিশ্ববিদ্যালয়খনৰ চুদমাৰ্চন হলত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানটো কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই উদ্বোধন কৰে। অনুষ্ঠানত অসমীয়া ভাষা সাহিত্যলৈ হেমচন্দ্ৰ বৰুৱাৰ অৱদান শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়। শিৱসাগৰ জিলাৰ হেমচন্দ্ৰ বৰুৱা উদ্যানতো আজি ভাষাৰ ওজাগৰাকীক স্মৰণ কৰাৰ উদ্দেশ্যে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দু আৰু অন্যান্য ধৰ্মীয় লোকৰ ওপৰত অব্যাহত থকা উৎপীড়ন সোনকালে বন্ধ কৰাৰ দাবী উত্থাপন কৰি আজি গুৱাহাটীৰ শিলপুখুৰীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত লোকজাগৰণ মঞ্চৰ অসম শাখাই প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছলৈ বুলি দিয়া এখন স্মাৰক পত্ৰ মঞ্চৰ কৰ্মকৰ্তাসকলে সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনৰ হাতত অৰ্পণ কৰে। স্মাৰক পত্ৰখনত বাংলাদেশত হিন্দু আৰু আন ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰা হয়। দলটোত অধিবক্তা বিজন মহাজন আৰু লেখক দিগন্ত বিশ্ব শৰ্মাও আছিল।
কাইলৈ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হবলৈ আমি সাজুনে? আহক পৰৱৰ্তী প্ৰজন্মক সক্ষম কৰি স্থিতিশীল ভৱিষ্যত গঢ়াৰ ৰাজ্যিক অধিৱেশনত আমি অংশ লওঁ। এই অনুষ্ঠান 10 আৰু 11 ডিচেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বীৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। এয়াই হৈছে আপোনাৰ সুযোগ দুৰ্যোগ প্ৰস্তুতি, প্ৰত্যক্ষ প্ৰদৰ্শন, প্ৰযুক্তিগত অধিৱেশনৰ সৈতে এক অনুপ্ৰাণিত যুৱ সন্মিলনত অংশগ্ৰহণ কৰাৰ। উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণকাৰীসমূহৰ উপস্থিতিত থাকিব দুৰ্যোগ ব্যৱস্থাপনাৰ বিশেষজ্ঞ, যুৱ নেতা আৰু মহিলা কৰ্মীসকল। একেলগে আমি এক সুৰক্ষিত আৰু দুৰ্যোগ স্থিতিশীল ভৱিষ্যত গঢ়িম। অধিক জানিবলৈ ভিজিট কৰক www.asdma.assam.gov.in। নিজক সক্ষম কৰক, ভৱিষ্যতক সক্ষম কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত। কাইলৈ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হবলৈ আমি সাজুনে? আহক পৰৱৰ্তী প্ৰজন্মক সক্ষম কৰি স্থিতিশীল ভৱিষ্যত গঢ়াৰ ৰাজ্যিক অধিৱেশনত আমি অংশ লওঁ। এই অনুষ্ঠান 10 আৰু 11 ডিচেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বীৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। এয়াই হৈছে আপোনাৰ সুযোগ দুৰ্যোগ প্ৰস্তুতি, প্ৰত্যক্ষ প্ৰদৰ্শন, প্ৰযুক্তিগত অধিৱেশনৰ সৈতে এক অনুপ্ৰাণিত যুৱ সন্মিলনত অংশগ্ৰহণ কৰাৰ। উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণকাৰীসমূহৰ উপস্থিতিত থাকিব দুৰ্যোগ ব্যৱস্থাপনাৰ বিশেষজ্ঞ, যুৱ নেতা আৰু মহিলা কৰ্মীসকল। একেলগে আমি এক সুৰক্ষিত আৰু দুৰ্যোগ স্থিতিশীল ভৱিষ্যত গঢ়িম। অধিক জানিবলৈ ভিজিট কৰক www.asdma.assam.gov.in। নিজক সক্ষম কৰক, ভৱিষ্যতক সক্ষম কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
নৱনিযুক্ত পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে ৰাজ্য চৰকাৰে কামাখ্যা মন্দিৰৰ পৰ্যটনৰ প্ৰসাৰৰ দিশটোক অগ্ৰাধিকাৰ দিছে। প্ৰতিবছৰে দেশৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তই কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কামাখ্যাৰ উন্নয়নৰ বাবে যৎপৰোনাস্তি প্ৰয়াস চলোৱা হ'ব বুলি ঘোষণা কৰে। শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত পৰ্যটন বিভাগৰ দায়িত্ব লাভ কৰা শ্ৰীদাসে আজি ঐতিহাসিক কামাখ্যা মন্দিৰ দৰ্শন কৰি দেৱীৰ আশীষ লয়। তেওঁ কামাখ্যাৰ পৰ্যটনৰ প্ৰসাৰ সন্দৰ্ভত জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে আজি দিছপুৰ জনতা ভৱনস্থিত নতুন কাৰ্যালয়ত বিভাগীয় দায়িত্ব গ্ৰহণৰ পাছতে গুৱাহাটীৰ পল্টন বজাৰত থকা বিজুলী ভৱনত উপস্থিত হৈ বিভাগীয় বিষয়াসকলৰ সৈতে বিভিন্ন কাম কাজৰ পৰিচালনা সম্পৰ্কে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে শক্তি বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ সাম্প্ৰতিক স্থিতি আৰু ৰূপায়ণ সন্দৰ্ভতো আলোচনা কৰে।
শাসক বিৰোধীৰ পৰস্পৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযোগ, প্ৰতি অভিযোগ আৰু হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি ৰাজ্যসভা আৰু লোকসভাৰ কাৰ্যসূচী দিনটোৰ বাবে স্থগিত ৰখা হয়। ৰাজ্যসভাত সদনৰ নেতা জে পি নাড্ডাই জৰ্জ ছৰোজ ফাউণ্ডেশ্যনৰ সৈতে কংগ্ৰেছৰ সম্পৰ্ক সন্দৰ্ভত দলটোৰ বিৰুদ্ধে পুনৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে কংগ্ৰেছ নেতাগৰাকীয়ে এই ফাউণ্ডেশ্যনৰ পুঁজিৰে চলি থকা এটা সংগঠনৰ সদস্য, দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাসকলৰ সৈতে তেওঁলোকৰ সম্পৰ্ক কি সেয়া বিৰোধীয়ে স্পষ্ট কৰিব লাগে। ইফালে বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গে নাড্ডাৰ অভিযোগ নাকচ কৰে। কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে এই অভিযোগ নাকচ কৰি কয় যে শাসকীয় দলে আদানী বিষয়ত আলোচনাৰ পৰা ফালৰি কাটি গৈছে। এনে পৰিস্থিতিৰ বাবে সদনৰ কাম কাজ দুপৰীয়া 12 বজা পৰ্যন্ত স্থগিত ৰখাৰ লগতে সদন সুচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখৰে শাসক আৰু বিৰোধী নেতা দুগৰাকীৰ সৈতে বৈঠকত মিলিত হয়। লোকসভাতো এনেধৰণৰ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাবে অধ্যক্ষ ওম বিৰলাই সদনৰ কাৰ্যবিধি দুপৰীয়া 12 বজা পৰ্যন্ত স্থগিত ৰাখে। দুপৰীয়া 12 বজাত সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে উভয় সদনত পুনৰ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় আৰু এনে পৰিস্থিতিৰ মাজতে দুয়োখন সদনৰ কাৰ্যবিধি দিনটোৰ বাবে স্থগিত ৰখা হয়। হাটশিঙিমাৰী জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ যৌথ সহযোগত আজি হাটশিঙিমাৰী প্ৰেক্ষাগৃহত শিশুৰ অধিকাৰ সন্দৰ্ভত এখন বালসভা অনুষ্ঠিত হয়। দক্ষিণ হালমৰা মাঞ্চকাছাৰ জিলা সুৰক্ষা শিশু সুৰক্ষা গোটে আয়োজন কৰা এই সভাত শিশু শ্ৰম, শিশু সৰবৰাহ, বাল্যবিবাহ আদিকে ধৰি শিশুৰ সুৰক্ষা আৰু অধিকাৰ সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দুগৰাকী সদস্যৰ লগতে জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়তৰ সভাপতিসকল উপস্থিত থাকে। জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানৰ 300+ ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। মঙ্গলদৈত থকা দৰং কৰ্কট কেন্দ্ৰত আজি দৰং আৰু ওদালগুৰি জিলাৰ মহিলা আৰক্ষীসকলৰ বাবে কৰ্কট সজাগতাৰ লগতে বিনামূলীয়া পৰীক্ষা আৰু প্ৰাথমিক চিকিৎসা কাৰ্যসূচী সম্পন্ন হয়। জিলা দুখনৰ 50 গৰাকী মহিলা আৰক্ষীয়ে অংশগ্ৰহণ কৰা এই দিনজোৰা কাৰ্যসূচীত কৰ্কট কেন্দ্ৰটোত উপলব্ধ চিকিৎসা সেৱাসমূহৰ লগতে কৰ্কট ৰোগৰ লক্ষণ কাৰক আৰু ইয়াৰ প্ৰতিৰোধ আৰু সাৱধানতাৰ বিষয়ে জনোৱা হয়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ বাতৰি আৰু আন আন অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলৰ পৰা পোনপটীয়া মতামত, অভিযোগ আৰু পৰামৰ্শ লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে 9864055566 নম্বৰৰ হোৱাটছএপযোগে মতামত গ্ৰহণৰ ব্যৱস্থা মুকলি কৰা হৈছে। শ্ৰোতাসকলৰ পৰা লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ আধাৰত প্ৰতিমাহে একোটাকৈ অনুষ্ঠান প্ৰচাৰৰো দিহা কৰা হৈছে। অহা শনিবাৰে 14 ডিচেম্বৰৰ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ইয়াৰ প্ৰথম খণ্ড প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠান চলি থকাৰ সময়তো আগ্ৰহী শ্ৰোতাই 2661876 আৰু 2662325 এই দুটা নম্বৰত অভিমত আৰু প্ৰশ্ন উত্থাপন কৰিব পাৰিব। শ্ৰোতাসকলে আমাৰ ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেলত এয়াৰ নিউজ _GHY কমেণ্ট কৰিও মতামত আৰু প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। শিৱসাগৰ নগৰৰ মাজমজিয়াৰ বৰপুখুৰীত কালি উদ্ধাৰ হোৱা পাৱাৰ গ্ৰীড কৰ্পৰেচনৰ অভিযন্তা চিন্তু কুমাৰ পালৰ শৱদেহৰ মৰণোত্তৰ পৰীক্ষা আজি সম্পন্ন কৰা হয়। কালি পুৱাৰ ভাগত প্ৰাতঃ ভ্ৰমণৰ বাবে অহা লোকে বৰপুখুৰীত এটা মৃতদেহ উপঙি থকা দেখি আৰক্ষীক খবৰ দিয়ে। আমাৰ শিৱসাগৰ সংবাদদাতাই জনোৱা মতে, সহজে ধন উপাৰ্জনৰ ফাণ্ডত ভৰি দি সৰ্বশ্ৰান্ত হৈয়ে এই অভিযন্তাগৰাকীয়ে আত্মসন্ধানৰ পথ বাছি লোৱা বুলি প্ৰাৰম্ভিক অনুসন্ধানত কোৱা হৈছে। অহা 29 ডিচেম্বৰত হ'বলগীয়া নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টেট পৰীক্ষাৰ কেইদিনমান পূৰ্বে যোৱা 4 ডিচেম্বৰত অসম চৰকাৰৰ শিক্ষা বিভাগে এই পৰীক্ষাৰ পাঠ্যক্ৰম সলনি কৰা সন্দৰ্ভত আজি শিৱসাগৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পাপু দত্তই শিক্ষা বিভাগৰ এই সিদ্ধান্তই বহু শিক্ষিত যুৱক যুৱতীৰ ক্ষতি সাধন কৰিব বুলি অভিযোগ উত্থাপন কৰি এই পৰিৱৰ্তিত পাঠ্যক্ৰম প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।
আই ফৰ চি অৰ্থাৎ চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপৰ্টিং এণ্ড মেনেজমেণ্ট ছিষ্টেমৰ অধীনত বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ সহযোগত সন্দেহযুক্ত চাইবাৰ অপৰাধী চিনাক্তকৰ্তাৰ পঞ্জীয়ন আৰম্ভ কৰা হৈছে। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ পৰিক্ৰমা ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে এই ব্যৱস্থাৰ ফলত 5,60,000তকৈও অধিক প্ৰবঞ্চনামূলক লেনদেন ৰোধ কৰি জনসাধাৰণৰ 1,400 কোটিতকৈও অধিক টকা ৰক্ষা কৰিব পৰা গৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চাইবাৰ অপৰাধৰ মূল কেন্দ্ৰসমূহ চিনাক্ত কৰি অবাধ চাইবাৰ জালিয়াতি আৰু অভিযোগসমূহ কমাই আনিবৰ বাবে কেইবালানিও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে চাইবাৰ অপৰাধীৰ মূল কেন্দ্ৰ আৰু বহু ন্যায়িক সমস্যা থকা অঞ্চলৰ ওপৰত ভিত্তি কৰি সমগ্ৰ দেশক সামৰি হাৰিয়ানাৰ মেৱাত, ঝাৰখণ্ড জামতাৰা, আহমেদাবাদ, হায়দৰাবাদ, চণ্ডীগড়, বিশাখাপট্টনম আৰু গুৱাহাটীৰ বাবে 7টা যুটীয়া চাইবাৰ সমন্বয় দল গঠন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই জে চি চি টিৰ অধীনত বিভিন্ন প্ৰাদেশিক আইন প্ৰয়োগকাৰী সংস্থাৰ মাজত সমন্বয়ৰ পৰিকাঠামো বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অন্তৰ্ভুক্ত কৰা হৈছে। বাক্সা জিলাৰ কমলাবাৰী ষ্টেডিয়ামত আজি মানাহ বিধানসভা সমষ্টিভিত্তিক তিনিদিনীয়াকৈ খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰা হয়। বিধায়ক ফণীধৰ তালুকদাৰে উদ্বোধন কৰা এই অনুষ্ঠানত বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাসকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বাইচুং ভুটীয়া ফুটবল স্কুল আৱাসিক একাডেমীয়ে অহা 15 ডিচেম্বৰত উত্তৰ গহপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত 17 বছৰ অনুৰ্ধৰ যুৱ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাত নিৰ্বাচিত খেলুৱৈসকলে বাইচুং ভুটীয়া ফুটবল স্কুল আৱাসিক একাডেমীত যোগদান কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰতিযোগিতাখনে যুৱ খেলুৱৈসকলক দক্ষতা প্ৰদৰ্শনৰ সুযোগ দিয়াৰ লগতে পেছাদাৰী ফুটবলৰ দিশত আগবাঢ়ি যোৱাৰ বাবে এখন মঞ্চ প্ৰদান কৰি আহিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। আজি শ্বহীদ দিৱসত অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি। অসমত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। ভাষাৰোজা হেমচন্দ্ৰ বৰুৱাৰ 190 সংখ্যক জয়ন্তীত ওজাগৰাকীক সোঁৱৰণ। শাসক বিৰোধীৰ অভিযোগ প্ৰতি অভিযোগত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশত সংসদৰ দুয়ো সদনৰ কাৰ্যসূচী আজিও স্থগিত। গুৱাহাটী কেন্দ্ৰৰ বাতৰি সম্পৰ্কত শ্ৰোতাৰ মতামত, অভিযোগ গ্ৰহণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ আৰু গুৱাহাটীকে ধৰি দেশৰ 7খন স্থানত চাইবাৰ অপৰাধী চিনাক্তকৰণৰ বাবে যুটীয়া চাইবাৰ সমন্বয় দল গঠন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।